এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ 32,482গৰাকী হিতাধিকাৰীক উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে কলিয়াবৰৰ ডঃ টি আও ষ্টেডিয়ামত আয়োজিত জনসভাত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যত বৰ্তমান প্ৰায় 4 লাখ আম্মসহায়ক গোট আছে। কলিয়াবৰ সমষ্টিত প্ৰায় 4,000 আম্মসহায়ক গোট গঠন কৰা হৈছে। এনে আম্মসহায়ক গোটসমূহক শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
আমাৰ এই 4 লাখ আম্মসহায়ক গোটৰ 40 লাখ মহিলাক আমি যদি সামাজিকভাৱে আৰু ব্যক্তিগতভাৱে দুয়োটা পৰ্যায়ত যদি আমি সহায় কৰিব পাৰো, আমি বিশ্বাস কৰো যে এখন আত্মনিৰ্ভৰ অসম য'ত নেকি মহিলাসকলে আমাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ এক নিদৰ্শন হৈ সমাজখনক আগুৱাই লৈ যাব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এষাৰ বাক্য আপোনালোকে শুনিবলৈ পালে যে আমি ভাৰতত 3 কোটি লাখপতি বাইদেউ বনাব খোজো, আমি অসমত অন্তত 30 লাখ মহিলাক লাখপতি বনাবৰ বাবে চেষ্টা কৰিব পাৰো।
আম্মসহায়ক গোটসমূহৰ মহিলাসকলে বিগত 12-13 বছৰে বেংকৰ পৰা প্ৰায় 12,000 কোটি টকাৰ ঋণ লৈছে আৰু এই ঋণৰ ধন নিয়মীয়াকৈ ঘূৰাই দি আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ৰাজ্যৰ 4 লাখ আম্মসহায়ক গোটৰ সৈতে জড়িত 40 লাখ মহিলাক সামাজিক আৰু ব্যক্তিগতভাৱে সহায় কৰি এখন আম্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰা হৈছে বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰজা প্ৰতাপ চন্দ্ৰ বৰুৱা খেলপথাৰতো আজি মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জিলাখনৰ বীৰ সিং জৰুৱা বিধানসভা সমষ্টিৰ অধীনৰ 8,553টা আম্মসহায়ক গোটৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। ভাৰতীয় ৰেলৱে উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে 12,011খন বিশেষ ৰেলৰ চলাচল কৰাইছে। ইয়াৰ অংশ হিচাপে উত্তৰ পূব সীমান্ত ৰেলৱে 48খন বিশেষ ৰেলৰ চলাচল কৰাইছে। এই ৰেলগাড়ীকেইখনে ডিচেম্বৰলৈকে 620টা যাত্ৰা সম্পন্ন কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে কাইলৈৰে পৰা 7টা যাত্ৰাপথত ৰেলৰ চলাচল কৰোৱা হ'ব। ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ পৰা গোৰখপুৰলৈকে সাপ্তাহিক এখন বিশেষ ৰেল চলোৱা হ'ব। এই ৰেলখনে ডিব্ৰুগড়ৰ পৰা পুৱা 9:10 যাত্ৰা আৰম্ভ কৰিব। গোলাঘাট জিলা আবকাৰী বিভাগৰ উদ্যোগত আজি গোলাঘাট সদৰ আৰু ফৰকাটিঙৰ 2টা দলৰ যুটীয়া প্ৰচেষ্টাত জিলাখনৰ কেইবা ঠাইতো সুৰা বিৰোধী তালাচী অভিযান চলোৱা হয়। হাবিচুৱা, লেটেকুৱালী, খুমটাই, নুমলীগড়, থুৰামুখ আদি অঞ্চলত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ সুৰা নষ্ট কৰাৰ লগতে কেইবাটাও ঘাটি উচ্ছেদ কৰা হয়। পাঠশালাৰ ৰাস মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী এইবাৰ 17 দিনীয়াকৈ উদযাপন কৰা হ'ব। অহা 4 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈ পাঠশালা ভগৱতী ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া ৰাস মহোৎসৱৰ সোণালী জয়ন্তী উদযাপনৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। এই সন্দৰ্ভত আজি পাঠশালাত অনুষ্ঠিত এখন সংবাদমেলত ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতিয়ে কাৰ্যসূচী সম্পৰ্কে অৱগত কৰাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাস মহোৎসৱৰ নৱনিৰ্মিত শ্ৰী শ্ৰীকৃষ্ণ মন্দিৰৰ দুৱাৰ উন্মোচন কৰিব বুলি প্ৰকাশ কৰে। মহোৎসৱস্থলীত 500ৰো অধিক মৃন্ময় মূৰ্তি আৰু কাৰিকৰীভাৱে সজাই তোলা অন্যান্য মূৰ্তিৰ লগতে আকৰ্ষণীয় বাণিজ্য মেলাৰো আয়োজন কৰা হৈছে। স্বাস্থ্য বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্ৰূষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰৰ অংশ হিচাপে আজি শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ নীলমণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। মন্ত্ৰী কৃষ্ণেন দোপালে এই শিবিৰ মুকলি কৰে। তেওঁ এনেধৰণৰ শিবিৰে সমাজৰ প্ৰতিটো স্তৰতে ব্যাপক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰে বুলি মন্তব্য কৰে। পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং বিধানসভা সমষ্টিৰ খেৰণিত থকা কপিলী মহাবিদ্যালয় খেলপথাৰতো আজি স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত সমষ্টিটোৰ 3,000ৰো অধিক ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা হয়। কাজিৰঙা ক্ৰীড়া সন্থা আৰু গেলেকী যুৱ সংঘৰ উদ্যোগত সদৌ অসমভিত্তিত দিবানৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কাজিৰঙা ক্ৰীড়া সন্থাৰ খেলপথাৰত অহা 9-12 নৱেম্বৰলৈ ৰাইনোকাপ 2025 শীৰ্ষক ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। কৃষিমন্ত্ৰী অতুল বৰাই আজি কাজিৰঙা ক্ৰীড়া সন্থাৰ খেলপথাৰ পৰিদৰ্শন কৰি এই প্ৰতিযোগিতাখনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয়। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।